এতিয়া যিকোনো মৌজা বা জিলা মন্ত্ৰালয়ৰ পৰিধিত নিজৰ মোকদ্দমাৰ বিষয়ে সহজে জানিব পাৰিব,
যেনে গোচৰৰ পৰৱৰ্তী তাৰিখ, অৰ্ডাৰৰ কপি বা ৱাৰ্ড তালিকা।
আজিয়ে এপ ষ্টৰৰ পৰা ই কোৰ্ট ছাৰ্ভিচেছ মোবাইল এপ ডাউনলোড কৰক বা ecourt.gov.in ত লগ ইন কৰক।
লগতে সংশ্লিষ্ট কোৰ্ট ৰেজিষ্ট্ৰীত নিজৰ মোবাইল নম্বৰ বা ইমেইল ৰেজিষ্টাৰ কৰক।
ই কোৰ্ট পৰিযোজনা ভাৰতৰ বিধি তথা ন্যায় মন্ত্ৰালয় আৰু উচ্চতম ন্যায়ালয়ৰ ই কমিটিৰ বিৰল পদক্ষেপ।